Ea Agahbani. বাতৰি সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাটাও প্ৰকল্প উদ্বোধনৰ উদ্দেশ্যে পৰহিলৈ অসমলৈ আহিব। ভাৰতবৰ্ষ বিদ্যুতৰ ঘাটি ৰাষ্ট্ৰৰ পৰা অতিৰিক্ত বিদ্যুৎ উৎপাদনকাৰী ৰাষ্ট্ৰ হোৱাৰ দিশে অগ্ৰসৰ হৈছে বুলি শক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী শ্ৰীপদ য়েছো নায়কে মন্তব্য কৰিছে। কেন্দ্ৰীয় বাণিজ্য সংঘ আৰু বিভিন্ন শ্ৰমিক সন্থাৰ আহ্বান মৰ্মে ৰূপায়ণ হোৱা সাধাৰণ ধৰ্মঘটৰ মিশ্ৰিত প্ৰভাৱ দেশজুৰি পৰিলক্ষিত হৈছে। বাংলাদেশত কটকটীয়া নিৰাপত্তাৰ মাজত সংসদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে আৰু টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত শ্ৰীলংকাই ওমানক জয়ৰ বাবে 226 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ অসমলৈ আহিব। শ্ৰীমোদীয়ে অহা শনিবাৰে জৰুৰীকালীন অৱস্থাত উৰণ অৱতৰণ কৰিব পৰাকৈ বিশেষভাৱে বিকশাই তোলা ঘাইপথত অৱতৰণ কৰিব। ইয়াৰ পূৰ্বে তেওঁ প্ৰথমে চাবুৱাস্থিত বায়ুসেনা ঘাটিত উপস্থিত হ'ব আৰু তাৰ পৰা মৰাণলৈ যাব। এই জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰখন বায়ুসেনাৰ কাৰণে কৌশলগত বিষয়ত বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। যুদ্ধ অথবা যিকোনো জৰুৰীকালীন অৱস্থাত পৰম্পৰাগত বিমান বন্দৰসমূহ অচল হৈ পৰিলে এই বিকল্প অৱতৰণ ক্ষেত্ৰ সেনাবাহিনীৰ বাবে ফলপ্ৰসূ হ'ব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰস্তুতিৰ অংশ হিচাপে কালি ডিব্ৰুগড়ৰ মৰাণত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমানে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰত পৰীক্ষামূলক উৰণ আৰু অৱতৰণ সম্পন্ন কৰে। 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰত কালি Su-30 ৰাফেল তেজছ যুঁজাৰু বিমানৰ লগতে হাৰকিউলিছ আৰু এণ্টনভ AN-32 পৰিবহণ বিমানে অৱতৰণ আৰু উৰণৰ কৌশল প্ৰদৰ্শন কৰে। প্ৰধানমন্ত্ৰী মোদী মৰাণৰ পৰা গুৱাহাটীলৈ আহিব। গুৱাহাটীত তেওঁ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুখন মুকলি কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত থকা ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIMৰ অস্থায়ী চৌহদ উদ্বোধন কৰিব আৰু কেন্দ্ৰীয় পুঁজিৰে ক্ৰয় কৰা 100খনৰো অধিক বৈদ্যুতিক বাছ ৰাজ্য চৰকাৰক অৰ্পণ কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে আমিনগাঁৱত হাইপাৰ স্কিল তথ্য কেন্দ্ৰ মুকলি কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত বিজেপিৰ দলীয় কৰ্মীসকলৰ এখন বৈঠকতো অংশগ্ৰহণ কৰিব। ভাৰতবৰ্ষ বিদ্যুতৰ ঘাটি থকা ৰাষ্ট্ৰৰ পৰা অতিৰিক্ত বিদ্যুৎ উৎপাদনকাৰী ৰাষ্ট্ৰ হোৱাৰ দিশে অগ্ৰসৰ হৈছে বুলি শক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী শ্ৰীপদ য়েছো নায়কে মন্তব্য কৰিছে। লোকসভাত আজি শূন্যকালত সোধা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2014 চনৰে পৰা শক্তিখণ্ডত ভালেমান সংস্কাৰৰ সূচনা হৈ আছে। তেওঁ কয় যে ভাৰতে সম্প্ৰতি কেইবাখনো চুবুৰীয়া ৰাষ্ট্ৰলৈ বিদ্যুৎ যোগান ধৰি আছে। দেশৰ অৰ্থব্যৱস্থা টনকিয়াল কৰি তোলাত শক্তিখণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰীনায়কে কয় যে বিত্তীয় অনুশাসনৰ জৰিয়তে বিদ্যুৎ বিতৰণ খণ্ডক অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে অচিৰে বিদ্যুৎ সংশোধনী বিধেয়ক উত্থাপন কৰা হ'ব। ৰাজ্যসভাত বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গেই ওড়িশাৰ অংগনবাড়ী কেন্দ্ৰত জাতিৰ ভিত্তিত বৈষম্য হোৱা বুলি উঠা অভিযোগক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ৰাজ্যসভাত আজি শূন্যকালত বিষয়টো উত্থাপন কৰি শ্ৰীখাৰ্গে কয় যে একবিংশ শতিকাত ভাৰতে সামাজিক উন্নয়ন, সংস্কাৰ আৰু একতাৰ কথা কোৱাৰ সময়ত ওড়িশাত এটা বিশেষ সম্প্ৰদায়ে তেওঁলোকৰ শিশুসকলক এগৰাকী দলিত মহিলাই ৰন্ধা খাদ্য গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা সঁচাকৈ আশ্চৰ্যৰ কথা। এই ঘটনাক্ৰমক উদ্বেগজনক বুলি অভিহিত কৰি বিৰোধী পক্ষৰ নেতাগৰাকীয়ে কয় যে অংগনবাড়ী কেন্দ্ৰসমূহে শিশুসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ ভেটি গঢ়ে। তেওঁ কয় যে যদিহে জাতিভিত্তিক বিদ্বেষ এই পৰ্যায়ত অব্যাহত থাকিবলৈ দিয়া হয় তেন্তে শিশুৰ বিকাশ আৰু কল্যাণত ইয়াৰ দীৰ্ঘকালীন প্ৰভাৱ পৰিব। শিক্ষাৰ অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰা সংবিধানৰ 21ক অনুচ্ছেদৰ উদ্ধৃতি দি শ্ৰীখাৰ্গে কয় যে ফলপ্ৰসূ অংগনবাড়ী সেৱা শৈশৱকালৰ প্ৰাৰম্ভিক পৰিচৰ্যা আৰু শিক্ষাৰ অবিচ্ছেদ্য অংগ। শ্ৰীখাৰ্গে লগতে সকলো প্ৰতিষ্ঠানক সমতা আৰু মৰ্যাদাৰ সাংবিধানিক প্ৰমূল্যৰাজি বৰ্তাই ৰখাৰ বাবে ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় বাণিজ্য সংঘ আৰু বিভিন্ন শ্ৰমিক সন্থাৰ আহ্বান মৰ্মে আজি দেশজুৰি ৰূপায়ণ হোৱা সাধাৰণ ধৰ্মঘট কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত যান বাহনৰ চলাচল ব্যাহত হোৱাৰ লগতে বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠানসমূহ বন্ধ থকা পৰিলক্ষিত হৈছে। দেশজুৰি বেংক বীমা, ডাক সেৱা, মহাগাণনিক বিভাগ, আয়কৰ, BSNL, বিভিন্ন ৰাজ্যিক কৰ্মচাৰী সংগঠন, তেল, কয়লা, ৰাজহুৱা কৰ্মচাৰী সংগঠন আদিৰ শ্ৰমিক কৰ্মচাৰীসকলে শ্ৰম সংহিতা প্ৰত্যাহাৰৰ দাবীত এই ধৰ্মঘটৰ আহ্বান জনাইছে। অসমৰ মটৰ পৰিবহণ শ্ৰমিক সংগঠনে কেইবাটাও দাবীৰে এই ধৰ্মঘটৰ প্ৰতি সমৰ্থন জনাই 24 ঘণ্টাজোৰা চকা বন্ধ ঘোষণা কৰিছে। গুৱাহাটী মহানগৰীতো এই ধৰ্মঘটৰ মিশ্ৰিত প্ৰভাৱ পৰিলক্ষিত হৈছে। বাংলাদেশত কটকটীয়া নিরাপত্তার মাজত সংসদীয় নির্বাচনের ভোটগ্রহণ অনুষ্ঠিত হয়েছে। দেশখনের 42,779 ভোটগ্রহণ কেন্দ্রত বিয়লি 4:30 বজালৈ ভোটগ্রহণ চলিব। শেরপুর বিধানসভা সমষ্টিত এগৰাকী প্রার্থীর মৃত্যুর পরিপ্রেক্ষিতত ভোটগ্রহণ স্থগিত রখা হয়েছে। দেশখনের নির্বাচন আয়োগে প্রকাশ করা মতে এইবারের নির্বাচনত 12,77,00,000 ভোটদাতায় ভোটদানের অধিকার সাব্যস্ত করব। প্রাক্তন প্রধানমন্ত্রী শেখ হাসিনা নেতৃত্বাধীন আবামী লীগক নির্বাচনত অংশগ্রহণ করবলৈ দিয়া হোৱা নাই। দেশখনত সংসদীয় নির্বাচনের লগতে জুলাই ঘোষণাপত্র অনুসৰি সাংবিধানিক আর প্রতিষ্ঠানগত সংস্কার সন্দর্ভত জনমত সংগ্রহ করা হৈছে। ভোটগ্রহণ নিয়াৰিকৈ সম্পন্ন করার বাবে প্রায় 9,58,000 সুরক্ষাকর্মী নিয়োগ করা হৈছে আর 90% অধিক ভোটগ্রহণ কেন্দ্রত CCTV যোগে নিরীক্ষণের ব্যবস্থা করা হৈছে। আমার সংবাদদাতাই প্রকাশ করা মতে পূর্বর সরকারক ক্ষমতাচ্যুত করা জন আন্দোলনের প্রায় 18 মাস পাছত হওয়া এই নির্বাচন দেশখনত গণতান্ত্রিক ভবিষ্যতের দিকের পৰা গুরুত্বপূর্ণ বলে বিবেচিত হৈছে। বাংলাদেশ ন্যাশনেলিস্ট পার্টি বিএনপির সভাপতি তারিক রহমানে নির্বাচনত তেওঁৰ দল জয় হব বলে আস্থা প্রকাশ করে। আজি পুৱা প্রায় 9:40 ঢাকার গুলশন আদর্শ উচ্চ মাধ্যমিক বিদ্যালয় আর মহাবিদ্যালয় কেন্দ্রত ভোটদান করে শ্রীতারিকে ভোটদাতা আর দলীয় কর্মীসকলক ভোটগ্রহণ কেন্দ্রত হস্তম হয়ে থাকবলে আহ্বান জানায়। নির্বাচনের পূর্বে কালি সংঘটিত ঘটনা সন্দর্ভত কয় যে আইন বলবৎকারী সংস্থাসমূহে এই সন্দর্ভত ক্ষিপ্র আর কঠোর ব্যবস্থা গ্রহণ করেছে। বাংলাদেশ জামাতি ইসলামী দলের নেতা আমির শফিকুর রহমানে ভোটদান করার পাছত সংবাদ মাধ্যমের সঙ্গে হওয়া কথা বতরাত কয় যে তেওঁর দলে কোনো গুরুতর অনিয়ম হবলৈ নিদিয়ে আর জনসাধারণের ভোটদানের অধিকার সুরক্ষিত করার বাবে কাম করে যাব। ইপিনে ইউরোপীয় সংঘর নির্বাচন পর্যবেক্ষণ মিশনে দুপরিয়া ভাগলৈ ভোটদাতাসকলের মাজত ইতিবাচক উৎসাহ পরিলক্ষিত হওয়া বলে প্রকাশ করেছে। দেশখনত নির্বাচন আয়োগে শুক্রবারে পুৱাৰ ভাগলৈ নির্বাচনের ফলাফল ঘোষণা করার সম্ভাবনা আছে বলে প্রকাশ করেছে। রাষ্ট্রপতি উপরাষ্ট্রপতি আর প্রধানমন্ত্রী স্বামী দয়ানন্দ সরস্বতী জন্মবার্ষিকী উপলক্ষে সমাজ সংস্কারকগুলো শ্রদ্ধা নিবেদন করেছে। রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে সামাজিক মাধ্যম যোগে দিয়া এটা বার্তাত কয় যে স্বামী দয়ানন্দ সরস্বতী সমাজের দেশের শিক্ষা ব্যবস্থা পথ প্রদর্শন করে আছে। কয় যে স্বামী দয়ানন্দ সরস্বতী আধ্যাত্মিক আর শৈক্ষিক প্রতিষ্ঠানসমূহের দেশ আজিও উপকৃত হয়ে আছে। উপরাষ্ট্রপতি সি পি রাধাকৃষ্ণনে তেওঁৰ বার্তাত কয় যে মহর্ষি দয়ানন্দ সরস্বতীয়ে অন্ধবিশ্বাস কুসংস্কার আর সামাজিক ব্যাধি বিরোধী সংগ্রামের নামত নিজের জীবন উৎসর্গা করে থৈ গৈছে। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে নিজের বার্তাত কয় যে স্বামী দয়ানন্দ সরস্বতীয়ে অকল শিক্ষার প্রসারের ক্ষেত্রতেই নহয় বরং ভারতীয় সংস্কৃতি আর পরম্পরা সমৃদ্ধিকারী করে তোলার ক্ষেত্রতো অমূল্য অবদান আগবাই থৈ গৈছে। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কাইলৈ রাষ্ট্রীয় রাজধানীত সেৱাতীৰ্থ ভবন চৌহদ মুকলি করব। ইয়ার পাছত প্রধানমন্ত্রীগৰাকীয়ে সেৱাতীৰ্থ আর কর্তব্য ভবন 1 আৰু 2 আনুষ্ঠানিকভাবে উদ্বোধন করব। সেৱাতীৰ্থত বিয়লি এটা ৰাজহুৱা কার্যসূচীত ভাগ লব। এই ভবনকেইটাক দেশের প্রশাসনিক ব্যবস্থাত গুরুত্বপূর্ণ রূপান্তর প্রতীক হিসাবে ধরা হয়েছে। তদুপরি ই আধুনিক কার্যক্ষম সুলভ আর নাগরিক কেন্দ্রিক প্রশাসনিক পরিস্থিতিতন্ত্র গড়ি তোলার ক্ষেত্র প্রধানমন্ত্রী নরেন্দ্র মোদীর প্রতিশ্রুতিবদ্ধতাক প্রতিফলিত করেছে। টি টুয়েন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি শ্রীলঙ্কার বালাগোল্লা স্টেডিয়ামত অনুষ্ঠিত এখন খেলত শ্রীলঙ্কায় ওমানক 226 রানের লক্ষ্য নির্ধারণ করে দিছে। শ্রীলঙ্কায় প্রথমে বেট ধরার আমন্ত্রণ লাভ করে নির্ধারিত 20 ওভারত 5টা উইকেট হেরায় 225 রান সংগ্রহ করে। প্রত্যুত্তরত ওমানে বাতরি যুগুতার পরলকে 10 ওভারত 3টা উইকেট হেরায় 61 রান করে খেলি আছে। বিয়লি 3 বজাত মুম্বাইৰ ওয়াংখেড়ে ষ্টেডিয়ামত হবলগীয়া আন এখন খেলত নেপাল আর ইটালী মুখামুখি হব। প্রতিযোগিতাত আজি দিল্লীৰ অরুণ জেটলি ষ্টেডিয়ামত হবলগীয়া আন এখন খেলত ভারত নামিবিয়ার বিরুদ্ধে অবতীর্ণ হব। খেলখন সন্ধ্যা 7 বজাত আরম্ভ হব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাটাও প্ৰকল্প উদ্বোধনৰ উদ্দেশ্যে পৰহিলৈ অসমলৈ আহিব। ভাৰতবৰ্ষ বিদ্যুতৰ ঘাটি ৰাষ্ট্ৰৰ পৰা অতিৰিক্ত বিদ্যুৎ উৎপাদনকাৰী ৰাষ্ট্ৰ হোৱাৰ দিশে অগ্ৰসৰ হৈছে বুলি শক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী শ্ৰীপদ য়েছো নায়কে মন্তব্য কৰিছে। কেন্দ্ৰীয় বাণিজ্য সংঘ আৰু বিভিন্ন শ্ৰমিক সন্থাৰ আহ্বান মৰ্মে ৰূপায়ণ হোৱা সাধাৰণ ধৰ্মঘটৰ মিশ্ৰিত প্ৰভাৱ দেশজুৰি পৰিলক্ষিত হৈছে। বাংলাদেশত কটকটীয়া নিৰাপত্তাৰ মাজত সংসদীয় নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে আৰু টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত শ্ৰীলংকাই ওমানক জয়ৰ বাবে 226 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এটা বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।